Iya, akar panik banget. পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম, ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেখথেপি আৰু যোগেশ দেউৰীক পদ্মশ্ৰী সন্মান প্ৰদান, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ এখন খেলত কলম্বিয়া কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰ অনুমতি লাভ কৰিব পৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক অসম বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসমত এখন আইন আছে, আছাম এগ্ৰিকালচাৰেল লেণ্ড Regulation of Reclassification and Transfer for Non-Agricultural Purpose. এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰ্পাছলৈকে যদি ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে।
ডক্টৰ শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন দিয়া হৈছে। এই পুঁজি অসম চাহ নিগম লিমিটেডে কাৰ্যবাহী বিষয়াসকলৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। তেওঁ কয় যে নিৰ্ধাৰিত শৈক্ষিক আৰু সুৰক্ষাৰ মান নিশ্চিত কৰাৰ লগতে বিদ্যালয় শিক্ষাখণ্ডত প্ৰস্তাৱৰ অধীনত চৰ অঞ্চলৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰয়োজনীয় ন্যূনতম বিল্ট আপ এলেকা 1 বিঘা আৰু গ্ৰামাঞ্চলৰ বাবে 3 বিঘা কৰা হৈছে। এনে বিদ্যালয়ত অনাময় ব্যৱস্থা, খোৱাপানী, চাৰিসীমাৰ দেৱাল, দুৰ্যোগ প্ৰশমন তথা দিব্যাংগসকলৰ বাবে অনুকূল ব্যৱস্থা বাধ্যতামূলক হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6ৰ পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। এটা পৰ্টেলত এই পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব। তেওঁ লগতে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিস্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে। ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কিছু সাল সলনি কৰা হ'ব।
আদ্যাশক্তি মা কামাখ্যাৰ সত্ৰৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলো, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ মানুহ, পুৰণা মানুহ নহলে মাটি কিনা বেচা কৰিব নোৱাৰিব, সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনী কেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰোঁ।
গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰত ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টত পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। বৰ্তমানলৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা চলি আছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ভিডিঅ' কনফাৰেন্স যোগে অংশ লয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 29 মে'ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সোমবাৰৰ নিশা প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। এই দিনকেইটাত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
আদ্যাশক্তি মা কামাখ্যাৰ আৰাধনা বন্দনাৰে মুখৰ হৈ পৰিছে মা কামাখ্যা ধাম। অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লক্ষ লক্ষ ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ। যোৱা 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসীসকলে মা কামাখ্যাৰ গভীৰ সাধনাত ব্ৰতী হোৱা পৰিলক্ষিত হৈছে। সৰ্বতে বিৰাজ কৰা এক আধ্যাত্মিক পৰিৱেশৰ মাজতে লক্ষ লক্ষ ভক্তই মা কামাখ্যা মন্দিৰৰ দুৱাৰ খোলালৈ গভীৰ আগ্ৰহেৰে অপেক্ষা কৰা পৰিলক্ষিত হৈছে। 26 জুনৰ দিনা পুৱা দেৱী স্নান নিত্য পূজা সমাপনৰ পিছত মন্দিৰৰ দুৱাৰ ভক্ত তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব। উল্লেখযোগ্য যে অম্বুবাচী মেলাত সমাগম হোৱা ভক্তসকলৰ সুবিধাৰ্থে অসম চৰকাৰৰ পৰ্যটন বিভাগ, কামৰূপ মহানগৰ জিলা আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেখথেপি আৰু যোগেশ দেউৰীক কালি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি চলিত বৰ্ষৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ কৰ ভৱনত কালি PIB গুৱাহাটী আৰু SBIৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত 12 বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। PIBৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, IIBMৰ অধ্যাপক ডঃ অভিজিৎ শৰ্মা আৰু SBIৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটি সঞ্চালনা কৰে PTI গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে এটা স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়। ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি সদু অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাতৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰী ডাঃ পেগুৱে প্ৰকাশ কৰে। বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ডাঃ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতে জনতা ভৱনত মত বিনিময় কৰে। সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষা হেতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্ৰয়োজনীয়তা সন্দৰ্ভত শিক্ষামন্ত্ৰীক অৱগত কৰায়। বৰপেটা ৰোডত যোৱা নিশা উজনিমুৱা এখন মালবাহী ৰেলৰ খুন্দাত দুজন কিশোৰে প্ৰাণ হেৰুৱায়। নিহত কিশোৰ দুজন বৰপেটা ৰোডৰ আজাদ নগৰ বাসিন্দা 16 বছৰীয়া জাহাংগীৰ আলম আৰু 17 বছৰীয়া মুস্তাফা খান বুলি চিনাক্ত কৰা হৈছে। মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কিশোৰ দুজনৰ ৰেল দুৰ্ঘটনাত মৃত্যুৰ ঘটনাটোক কেন্দ্ৰ কৰি বৰপেটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই।
জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটী ভ্ৰমণ বাতিল, পেনাল্টিত ব্যৰ্থ হৈও মেছিৰ যাদু, নক আউটত আৰ্জেণ্টিনা, ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানৰ কৰ্মৰত 60% বিষয়া কৰ্মচাৰী বহিৰাগত আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। চৰকাৰৰ পৰা বুজন পৰিমাণৰ ৰাজ সাহায্য লাভ কৰিও থলুৱাক নিযুক্তি নিদিয়া এটা বাতৰি, ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত 60% বিষয়া কৰ্মচাৰী বহিৰাগত শিৰোনামৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী গুৱাহাটীলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী শীৰ্ষক এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে নিয়মীয়া বাৰ্তাই ব্যাপক উৎসৱ প্ৰস্তুতিৰ মাজতে দিল্লীৰ পৰা আহিল সংবাদ, জাপানৰ প্ৰধানমন্ত্ৰী টাকাইছিৰ অসম ভ্ৰমণ বাতিল শিৰোনামেৰে প্ৰকাশ কৰিছে। নিজৰ কৃষিভূমিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ নালাগিব, জিলা আয়ুক্তৰ অনুমতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশ্বকাপত সৰ্বাধিক গ'লৰ অভিলেখ 39 বছৰীয়া মেছিৰ, পেনাল্টিত ব্যৰ্থ হৈও মেছিৰ যাদু, নক আউটত আৰ্জেণ্টিনা শীৰ্ষক এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপত গ'লৰ শিখৰত মেছি, পেনাল্টি নষ্ট কৰিও হ'ল সৰ্বোচ্চ গ'লদাতা শিৰোনামেৰে প্ৰকাশ কৰিছে। চহৰ নগৰত প্ৰাইভেট স্কুল ইউনিভাৰ্চিটি স্থাপনৰ বাবে বিশেষ সকাহ, ৰাজ্য চৰকাৰ শীৰ্ষক এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
ধন্যবাদ জুলি। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা কলম্বিয়া আৰু কংগোৰ মাজৰ গ্ৰুপ কেৰ এখন খেল বাতৰি যুগুতোৱাৰ পৰলৈ গোলশূন্য অৱস্থাত আছে। গুৱাডালাজাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলখন ভাৰতীয় সময় অনুসৰি আজি পুৱা 7:30 বজাত আৰম্ভ হৈছে। কানাডাৰ টৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 গ'লত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰোৱেছিয়াৰ গোলকিপাৰ ডমিনিক লিভাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰোৱেছিয়াক বিজয়ৰ সোৱাদ দিয়ে। আনহাতে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। 41 বছৰীয়া তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে 2টা গ'ল দি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে। এই গ'ল দুটাৰ জৰিয়তে ৰোনাল্ডোৱে 6খন ভিন ভিন বিশ্বকাপ ফুটবলত গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাপে নতুন ইতিহাস গঢ়াৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো লাভ কৰে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ এখন খেলত কলম্বিয়া কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু 10 বজাত মুখ্য বাতৰি শুনিবলৈ পাব। নমস্কাৰ।